এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি ধেমাজিত প্ৰায় 37,000 আত্মসহায়ক গোটৰ মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 3 মাহৰ ভিতৰত অভিযোগনামা দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীৰ কালি ডিব্ৰুগড়ত প্ৰকাশ, কোকৰাঝাৰত আজি BTCৰ বিধায়িনী সভাৰ অধিৱেশন, ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য বিভাগৰ 3 তৰপীয়া বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন আৰু মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমত ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ চিমেন চাপৰিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় 37,000 আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। চিমেন চাপৰিৰ ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। উজনি অসমৰ 3খন জিলা ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধেমাজিত 4দিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰীয়ে কালি তিনিচুকীয়াত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 14,301 আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। এই উপলক্ষে কালি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে নাৰী শক্তিক উদ্যোগিকীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাক ইতিমধ্যে লাখপতি বাইদেউলৈ উন্নীত কৰা হৈছে। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ 40 লাখ সদস্যৰ প্ৰত্যেককে লাখপতি বাইদেউলৈ উন্নীত কৰাৰ প্ৰচেষ্টা চলোৱাৰ উপৰি এই ক্ষেত্ৰত 3 বছৰীয়া পৰিকল্পনা হাতত লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ সময়তে জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠীৰ লোকসকলে বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিওৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে এই দাবী হৈছে তেওঁলোকৰ ন্যায্য দাবী আৰু এই প্ৰতিবাদৰ প্ৰতি চৰকাৰৰো সমৰ্থন আছে। ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাত এটা স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পৰীক্ষণ কেন্দ্ৰটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কেন্দ্ৰটোৱে পথ দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
অসম চৰকাৰে স্পেইনৰ এটা কোম্পানী A+ ইটিউব ইণ্ডিয়া প্ৰাইভেট লিমিটেড, তেওঁলোকৰ লগত সহযোগত আমি 4টা মটৰ ভেহিকল টেষ্টিং চেণ্টাৰ খুলিবলৈ সিদ্ধান্ত লৈছিলো। নৰ্থ চালমাৰা, বিশ্বনাথ, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াত মাটি বা আমাৰ যিখিনি লোকেল ছাপৰ্ট, এইখিনি অসম ৰাজ্যিক পৰিবহণ নিগমে দিয়ে আৰু ইকুইপমেণ্ট বা ইয়াক চলাবৰ কাৰণে যিটো প্ৰয়োজনীয় মেন পাৱাৰ সেইটো A+ নামৰ কোম্পানীটোৱে যোগান ধৰে। আজি ডিব্ৰুগড়ত হোৱা চেণ্টাৰটোৰ এটা বিশেষত্ব হৈছে যে অট' ৰিক্সা বা 3-হুইলাৰ এখেতসকলে চেণ্টাৰলৈকে আহিবৰ কাৰণেও কষ্ট পাব, দিনটো তেওঁলোকৰ কাম নহব। এই চেণ্টাৰটো এখন মোবাইল টেষ্টিং ভেহিকল ইন্ট্ৰডিউচ কৰিছে। এতিয়া ইয়াত ফোন কৰিলে এখেতসকলে নিজে কাষ্টমাৰৰ ঘৰত গৈও ভেহিকলখনৰ ফিটনেছ কৰি দিব।
শেহতীয়াকৈ বিশ্বনাথ আৰু যোৰহাট জিলাত স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। পৰৱৰ্তী সময়ত বৰপেটা, মঙলদৈ আৰু বদৰপুৰত এনে কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভত জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ লগতে 200ৰো অধিক প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। তেওঁ লগতে প্ৰতিনিধিসকলৰ সৈতে জনগোষ্ঠীটোৰ অন্যান্য সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি সমাধানৰ আশ্বাস দিয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 3 মাহৰ ভিতৰত অভিযোগনামা দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত প্ৰকাশ কৰে। তেওঁ চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্তব্য কৰে।
জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বীট দিবলৈও সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছো। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত সিরিয়াস আমি নিশ্চিতভাবে আমি ন্যায় প্রদান করি আর আমি আদালতের সম্মুখলৈকে অভিযুক্ত সকলক লৈ যাম। সাধারণতে তিনিমাহ আমার সময় দিয়া হয়, তিনিমাহ সময়তো আমি বেশি সময় নিবিচার, নির্ধারিত সময়ের ভিতরতে আমি চার্জশিট দিবলৈ চেষ্টা করি যাতে ঘটনাটো গোটে তদন্ত পুলিশে করার পিছত ঘটনাটির বিচার যাতে আদালতের মজিয়া হব পারে। আর আমি একেবারে নিশ্চিত যে আমি জুবিন গার্গক ন্যায় প্রদান করবলৈ সক্ষম।
কেন্দ্রীয় বৈদেশিক পরিক্রমা দপ্তরের রাজ্যমন্ত্রী পবিত্র মার্ঘেরিটাই কয় যে জুবিন গার্গর মৃত্যুর ঘটনার সঙ্গে জড়িত কোনো দোষীক হারি যাবলৈ দিয়া নহব। কালি নতুন দিল্লির ভবনত জুবিন গার্গর প্রতি শ্রদ্ধাঞ্জলি জনার আয়োজিত অনুষ্ঠানত অংশ লওয়ার পাছত মন্ত্রীগী এই বিষয়ে প্রকাশ করে। কয় যে ন্যায় ব্যবস্থা কিছু সময়ের প্রয়োজন আর শিল্পীগী নিশ্চিতভাবে ন্যায় লাভ করব।
পৃথিবীর কোনো প্রান্ততে কোনো দোষী যদি আছে জুবিন গার্গর অন্যায় করা কোনো মানুষ হারি যাব নয়, সেই কথা কেবল মাননীয় মুখ্যমন্ত্রী মহোদয়ের নয় বা তদন্তকারী সংস্থা সমূহের সমর্পিত ব্যক্তিসকলের নয়, প্রতিগী অসমীয় অনুষ্ঠান চাই থাকা মানুষ আপনি মই সকলে সেই কথা আমার সকলরে মনের কথা। গতি আমি ভাবো যে যতে না থাকুক কিয় যে রাষ্ট্রতে না থাকুক কিয় প্রয়োজন সাপেক্ষে যেতাই সম্ভব হয় তেতিয়াই তাৎক্ষণিকভাবে অনার ব্যবস্থা নিশ্চয় করব। জুবিন গার্গক নামটুলে কোনো রাজনীতি করব তাক সময় আর রাইজে মাফ করে সম্ভব নয়। জুবিন গার্গক রাজনীতি করা সম্ভব নয়। যদি কোনোবাই ভাবিছে মূর্খর স্বর্গত বাস করেছে, সময় আর জুবিন গার্গ আর অসমবাসী রাইজর আগত এনে ধরনের রাজনীতি করা কেতিয়াও সম্ভব নয়, শিক্ষা আর শাস্তি পাব। গতি রাজনৈতিক দলবিলাকে এই বাদ দিয়ে রাজনীতি করক আর জুবিনক শান্তিরে অসমবাসীর সঙ্গে জিয়াই থাকবলে দিও।
ইপিনে বিশেষ তদন্তকারী গোটে কালি শিল্পীগীর সম্বন্ধীয় ভাতৃ তথা বকো সমজিলার ভারপ্রাপ্ত আরক্ষী অধীক্ষক সন্দীপন গার্গক গ্রেপ্তার করে। বিশেষ তদন্তকারী গোটে কালি সন্দীপন গার্গক 14 দিনের জিম্মাত বিচারি কামরূপ মহানগর জেলার মুখ্য ন্যায়িক দণ্ডাধীকর আদালতত হাজির করায়। অবশ্যই আদালতে 7 দিনের সন্দীপনক তদন্তকারী গোটর জিম্মালে প্রেরণ করে। জুবিন গার্গর মৃত্যুর ঘটনা সন্দর্ভত এতিয়ালৈকে 5 জন লোক গ্রেপ্তার করা হয়েছে। ইপিনে কণ্ঠশিল্পী মানস রবীনক কালি উলুবাড়ির CID কার্যালয়ত বিশেষ তদন্তকারী গোটে সোধা পোছা করে। শিল্পীগী জুবিন গার্গর মৃত্যু সন্দর্ভত তেওঁর হাতত থকা প্রমাণ বিশেষ তদন্তকারী গোটক অর্পণ করে বলে সাংবাদিকর আগত প্রকাশ করে। সিঙ্গাপুরত এই ঘটনার সময় উপস্থিত থকা প্রবাসী অসমীয়া রূপকমল কলিতাকো কালি আরক্ষী দ্বিতীয় দিনের সোধা পোছা করে। রাজ্য সরকারের আহ্বান মর্মে মঙ্গলবারে গুয়াহাটীত CID কার্যালয়ত উপস্থিত হওয়ার পাছত প্রায় 6 ঘণ্টা ধরে সোধা পোছা করা হয়েছিল। জুবিন গার্গর হত্যার গোচর অভিযুক্ত শ্যামকানু মহন্তই CID গোচরক প্রত্যাহ্বান জানায় উচ্চতম ন্যায়ালয়ত দাখিল করা আবেদনখন প্রত্যাহার করেছে। ন্যায়ালয়ের অধিবক্তা রাজকমলের জড়িয়ে মহন্তই যা 30 সেপ্টেম্বরত দাখিল করা লেখ আবেদনখন কালি একজন অধিবক্তাই আন এখন অন্তর্বর্তী আবেদন দাখিল করে প্রত্যাহার করে। BTC বিধায়নী সভার অধিবেশন আজি কোকরাঝারত অনুষ্ঠিত হব। রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই 5ম BTC পরিষদীয় সরকারের পারিষদ সকলের শপথ গ্রহণের পাছত প্রথমবারের এই অধিবেশনের আহ্বান জানাইছে। কোকরাঝারের বডুফা নগরত থকা BTC বিধায়নী ভবনত দিনের 10 বজাত এই অধিবেশন আরম্ভ হব। উল্লেখযোগ্য যে BPFর মুরব্বী হাগ্রামা মহিলারিয়ে যা 5 অক্টোবরত কোকরাঝারের BTC সচিবালয় খেলপথারত আয়োজিত অনুষ্ঠানত চতুর্থবারের BTRর মুখ্য কার্যবাহী সদস্যরূপে শপথ গ্রহণ করেছিল। এই অনুষ্ঠানের প্রথম পর্যায়ত শ্রীমহিলারীর সঙ্গে 10 গৰাকী পারিষদে BTCর কার্যবাহী সদস্য হিসাবে শপথ লৈছিল। এই অনুষ্ঠানত রিহন দৈমারিয়ে উপমুখ্য কার্যবাহী সদস্য হিসাবে শপথ গ্রহণ করেছিল। স্বাস্থ্য বিভাগে রাজ্যের বিভিন্ন জেলায় বৃহৎ স্বাস্থ্য শিবিরের আয়োজন করেছে। যোরহাট জেলা প্রশাসন আর তিয়ক সমজিলা প্রশাসনের উদ্যোগত তথা যোরহাট জেলা স্বাস্থ্য সমিতির সহযোগত কালি তিয়ক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবির অনুষ্ঠিত হয়। এই শিবিরত তিয়ক সমজিলার অন্তর্গত বিদ্যালয়সমূহের ছাত্র ছাত্রীসকলের স্বাস্থ্য পরীক্ষা করা হয়। শিবিরত বিধানসভা সমষ্টিটির বিদ্যালয় অঙ্গনবাড়ী কেন্দ্র আর বিদ্যালয় বহির্ভূত 1426টা শিশুকে ধরে মুঠ 1516 জন লোকের স্বাস্থ্য পরীক্ষা করা হয়। এই শিবিরত 18 বছর ঊর্ধ্বর ব্যক্তিসকলেরও স্বাস্থ্য পরীক্ষা করা হয়। শিবিরের দ্বিতীয় পর্যায়ে চিকিৎসা মহাবিদ্যালয় আর বিভিন্ন চিকিৎসালয়সমূহ অনুষ্ঠিত হব। তৃতীয় পর্যায়ত রাজ্যের অগ্রণী চিকিৎসালয়ের রাজ্যের বাহিরের চিকিৎসালয়তো জটিল রোগের চিকিৎসা করা হব। তিতাবর বিধানসভা সমষ্টিত 11 অক্টোবরত আর যোরহাট বিধানসভা সমষ্টিত 16 অক্টোবরত এই শিবির অনুষ্ঠিত হব। বিশ্বনাথ জেলার সমষ্টিভিত্তিক হবলগিয়া বৃহৎ স্বাস্থ্য শিবির পতার জেলা স্বাস্থ্য বিভাগে বিভিন্ন কার্যসূচী গ্রহণ করেছে। এই শিবিরত 18 বছর তলর শিশু আর কিশোরীর হৃদযন্ত্র স্নায়ুতন্ত্র যকৃত চকু অস্থি কৃত্রিম অঙ্গ আদিকে ধরে 50 বিধর অধিক রোগের বিনামূলীয় স্বাস্থ্য পরীক্ষা করা হব আর রোগ চিনাক্ত হলে পরবর্তী পর্যায়ত চিকিৎসার সকলবর সুবিধা প্রদান করা হব। এই শিবির কাইলৈ গহপুর সমষ্টিত 14 অক্টোবরত বিশ্বনাথ সমষ্টির বাণিজ্য মহাবিদ্যালয় আর 25 অক্টোবরত বিহালি সমষ্টিত আয়োজন করা হব বলে জানিপরা গেছে। কার্বি আংলঙর বৈঠালাংসুর সেরদিহুন আকলাম ক্ষেত্রত কালি এটা বৃহৎ স্বাস্থ্য শিবির অনুষ্ঠিত হয়। স্থানীয় বিধায়ক রূপ সিং তেরণে মুক্তি করা এই স্বাস্থ্য শিবিরত 18 বছর তলর 1500 অধিক রোগীয়ে বিশেষজ্ঞ চিকিৎসকর অধীনত নিজের স্বাস্থ্য পরীক্ষা করায়। অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ www.slprbassam.in ৱেবছাইটত কাইলৈ দিনৰ 11:30 বজাত ফলাফলসমূহ উপলব্ধ হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে এখন জাননীযোগে এই কথা প্ৰকাশ কৰিছে। ঘোষণা অনুযায়ী কাইলৈ অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শক পদ, অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক পদ, অসম কামাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক পদ আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰ ফলাফল উপলব্ধ হ'ব। ভাৰত আজি বিশাখাপট্টনমত মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক 107 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 221 ৰাণ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে 37 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 114 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট অহা 3 মাহৰ ভিতৰত দাখিল। জুবিনৰ মৃত্যুৰ গোচৰত ভাতৃৰ আৰক্ষী বিষয়া সন্দীপন গাৰ্গৰ গ্ৰেপ্তাৰ। সদ অসম গোঁসাই সমাজৰ ভাস্কৰজ্যোতি মহন্ত আৰু শ্যামকানু মহন্তৰ পৰিয়ালক বহিষ্কাৰৰ সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ৰ পৰা শ্যামকানুৰ লেখ আবেদন প্ৰত্যাহাৰ আদিকে ধৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত কালি চাহ শ্ৰমিকৰ প্ৰতিবাদৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূত কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত গোল্ডেন থ্ৰেডছে অংশগ্ৰহণ কৰাৰ অভিযোগ সংক্ৰান্তত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ মানহানি গোচৰৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাই মাজুলীবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বাতৰিটো প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। অহা বৰ্ষত বিদেশৰ বজাৰলৈ ৰাজ্যৰ 10,000 কোটি কৃষিজাত সামগ্ৰী ৰপ্তানি কৰা হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই কৰা মন্তব্যৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। ম্যানমাৰত কালি সেনাবাহিনীৰ গুলীবৰ্ষণত 14 জন লোকৰ মৃত্যুৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই প্ৰতি লিটাৰ গাখীৰৰ খুচুৰা মূল্য 2 টকাকৈ বৃদ্ধি কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়া জিলাত মহিলা উদ্যমিতা অভিযানৰ অধীনত হিতাধিকাৰীলৈ চেক বিতৰণ কৰাৰ বাতৰিটো দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ 3গৰাকী বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
আমিনগাঁৱত চলি থকা WF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ আজি চতুৰ্থ দিন। আজি এই প্ৰতিযোগিতাৰ নক আউট কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ আৰম্ভ হ'ব। ভাৰতে আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আংশিকভাৱে বতৰ ডাৱৰীয়া হৈ থকা লগতে গধূলিলৈ গুমা হোৱাৰ উপৰি 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি ধেমাজিত প্ৰায় 37,000 আত্মসহায়ক গোটৰ মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 3 মাহৰ ভিতৰতে অভিযোগনামা দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী কালি ডিব্ৰুগড়ত প্ৰকাশ। কোকৰাঝাৰত আজি BTCৰ বিধায়িনী সভাৰ অধিৱেশন। ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য বিভাগৰ 3 তৰপীয়া বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন। আৰু মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমত ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি।